बनी गुवाहाटी। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। গুৱাহাটীৰ নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উৰণ সেতুখন আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে। 5.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। সেতুখনৰ আধাৰশিলা 2024 চনৰ 1 জানুৱাৰীত স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল উৰণ সেতুখনৰ মুকলি উপলক্ষে উৰণ সেতুখনৰ নুনমাটি প্ৰৱেশ পথত আয়োজন কৰা অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়েও অংশগ্ৰহণ কৰে। নিৰ্ধাৰিত 37 মাহৰ বিপৰীতে 28 মাহতে এই উৰণ সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উৰণ সেতুখন মুকলি কৰি প্ৰকাশ কৰে যে পৰৱৰ্তী সময়ত উৰণ সেতুখন ৰাজগড়, উজান বজাৰ আৰু উলুবাৰীৰ লগতো সংযোগ কৰা হ'ব।
মহাৰাজ পৃথুৰ নামাংকিত এই উৰণীয়া সেতুৰ উদ্বোধনৰ সুন্দৰ মুহূৰ্তত মই গুৱাহাটীবাসী আৰু অসমবাসী ৰাইজলৈ অভিনন্দন জ্ঞাপন কৰিছো। এই ফ্লাইঅভাৰখনৰ টোটেল লেংথ 4.5 কিলোমিটাৰৰ হ'ব আৰু বৰ্তমান ইয়াক আমি 4.2 কিলোমিটাৰ সম্পন্ন কৰিছো। ৰাজগড়ৰ ৰেল লাইনৰ ওপৰেদি এই ফ্লাইঅভাৰখনৰ এটা বাহু নিৰ্মাণ হ'ব আৰু গুৱাহাটী ক্লাবৰ পৰাও কামৰূপ একাডেমী বা উজান বজাৰৰ ফালে আৰু এটা আমি বাহু নিৰ্মাণ কৰিম। পৰৱৰ্তী সময়ত ৰটাৰী এটা আমি গুৱাহাটী ক্লাবত মহাৰাজ পৃথু উৰণীয়া সেতুত নিৰ্মাণ কৰিম আৰু আন এটা ৰটাৰী আমি উলুবাৰী যিখন ফ্লাইঅভাৰ তাতে আমি নিৰ্মাণ কৰিম আৰু ষ্টেডিয়ামৰ ফ্লাইঅভাৰৰ ওপৰেদি আমি পোনে পোনে উলুবাৰী ফ্লাইঅভাৰ আৰু গুৱাহাটী ক্লাব ফ্লাইঅভাৰক সংযোজিত কৰিম।
উল্লেখযোগ্য যে ইতিমধ্যে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সমীপৰ পুৰণি চানমাৰী উৰণ সেতুখনৰ ওপৰেৰে ব্যক্তিগত বাহনৰ চলাচল পুনৰ আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত বিশেষ অনুষ্ঠানত ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান কৰে। ৰাজ্য চৰকাৰে মুঠ 3,600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। আজি অনুষ্ঠানক ঐতিহাসিক আখ্যা দি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে আজি ৰাজ্যৰ 3,800ৰো অধিক স্থানৰ গাঁও পৰিষদ উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু বিভিন্ন ৱাৰ্ডত আয়োজিত অনুষ্ঠানত অভিলেখ সংখ্যক হিতাধিকাৰীক ধনৰাশি প্ৰদান কৰা হৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজিলৈকে অৰুণোদয় আঁচনিৰ অধীনত 17,000 কোটি টকা ব্যয় কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে অনাগত সময়ত ৰাজ্যত 2 লাখ চাকৰিত নিযুক্তিৰ সুবিধা দিয়া হ'ব বুলিও ভাষণত উল্লেখ কৰে। পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি তেওঁৰ কাৰ্যকালত বিভাগটোৰ বিভিন্ন আঁচনিৰ জৰিয়তে ৰাজ্যখনত সম্ভৱ হোৱা উন্নয়ন আৰু সফলতাসমূহৰ খতিয়ান দাঙি ধৰে। পঞ্চায়তৰ গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত মন্ত্ৰী দাসে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 29 লাখ গৃহ আবণ্টন হৈছিল। ইয়াৰ ভিতৰত 21,50,000 ঘৰ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰি হিতাধিকাৰীক হস্তান্তৰ কৰা হৈছে। তেওঁ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গাঁও পঞ্চায়তসমূহক যথেষ্ট পৰিমাণৰ ধন আবণ্টন কৰা হৈছে বুলি উল্লেখ কৰি কয় যে এই ধনৰ জৰিয়তে বিদ্যালয়, চিকিৎসালয় আদিৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে। একেদৰে মিছন অমৃত সৰোবৰৰ অধীনত ৰাজ্যত 2,788টা পুখুৰী খন্দা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। 8 লাখৰো অধিক বিধৱা আৰু বৃদ্ধ মহিলাক প্ৰতিমাহে সকাহৰ ধন প্ৰদান কৰা হৈছে বুলি শ্ৰীদাসে প্ৰকাশ কৰে। তেওঁ বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু আজীৱিকা মিছন জি ৰামজী আঁচনিৰ অধীনত 125 দিনৰ বৰ্ধিত নিয়োগ ব্যৱস্থা, কৃষি আৰু কাৰ্যৰ বাবে বছৰত 60 দিনৰ সংৰক্ষণ ব্যৱস্থাৰ দ্বাৰা কল্যাণকামী ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰে। অসমীয়া চলচ্চিত্ৰৰ গৌৰৱময় সোণোৱালী যাত্ৰাই আজি 91 বছৰ সম্পূৰ্ণ কৰে। 1935 চনৰ আজিৰ দিনটোতেই অসমীয়া চলচ্চিত্ৰৰ পিতৃপুৰুষ জ্যোতিপ্ৰসাদ আগৰৱালা নিৰ্মিত জয়মতীৰ জৰিয়তে এই যাত্ৰাৰ শুভাৰম্ভ হৈছিল। অসমীয়া চলচ্চিত্ৰৰ এই সুদীৰ্ঘ পৰিক্ৰমাত ভালেসংখ্যক মননশীল ছবিয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগক চহকী কৰি তুলিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমযোগে অসমীয়া চলচ্চিত্ৰ জগতৰ 91 বছৰীয়া গৌৰৱময় যাত্ৰাৰ এই দিনটোত শিল্পী, কলাকুশলী তথা এই উদ্যোগৰ সৈতে জড়িত প্ৰত্যেককে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই উদ্যোগৰ বিকাশ সাধনৰ বাবে অসম চৰকাৰে 1974 চনত ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম স্থাপন কৰে।